एआ आकाशवाणी बातरी सहित मैं रूपज्योति बरुआ और मोर सहित आছে প্রজন্মা সহৰিয়া। এতিয়াৰ প্ৰধান বাতৰি সমূহ হ'ল সংসদৰ শীতকালীন অধিবেশনৰ আজি প্ৰথম দিনটোত বিৰোধী পক্ষৰ প্ৰতিবাদ কৰি হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰাৰ হেতু লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কয় যে বিশ্বমঞ্চত ভাৰত কেৱল অৰ্থনৈতিক স্বাধীনতাৰ বাবেই নহয় অৰ্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পৰ্যন্ত 2,72,00,000 হস্তশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে। জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত 17 কোটিতকৈও অধিক ধন অনুমোদন দিয়া হৈছে আৰু চিল্লীৰ ছেণ্টিয়াগোত চলি থকা মহিলাৰ FIS হকী জুনিয়ৰ বিশ্বকাপ 2025 প্ৰতিযোগিতাত ভাৰত আজি নিজৰ প্ৰথমখন খেলত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। সংসদৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিনটোত বিৰোধী পক্ষই বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণ আৰু বিভিন্ন বিষয়ত হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰাৰ হেতু লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হৈছে। ইয়াৰ পূৰ্বে প্ৰথম স্থগিতাদেশৰ পাছত লোকসভাৰ বৈঠক পুনৰ দুপৰীয়া 12 বজাত অনুষ্ঠিত হয়। ইয়াৰ লগে লগে বিৰোধী সদস্যসকলে SIR আৰু অন্যান্য বিষয়ৰ ওপৰত সংসদৰ মাজত আহি শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী পক্ষই SIRৰ ওপৰত আলোচনাৰ দাবী জনায়। তাৰ পাছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ধপাত আৰু তাৰ পৰা উৎপন্ন হোৱা সামগ্ৰীৰ বাবে কেন্দ্ৰীয় আবকাৰী সংশোধনী বিধেয়ক 2025 উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে পান মছলাৰ দৰে নিৰ্দিষ্ট সামগ্ৰীৰ উৎপাদনৰ বাবে অতিৰিক্ত কৰ আৰোপ কৰিবলৈ এই বিধেয়কখন উত্থাপন কৰে। সংসদে জনবিশ্বাস বিধান সংশোধনী বিধেয়ক 2025ৰ সন্দৰ্ভত বিশেষ সমিতিৰ প্ৰতিবেদন দাখিলৰ সময় শীতকালীন অধিৱেশনৰ শেষৰ দিনালৈকে বৃদ্ধি কৰে। হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই পুনৰ লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। উল্লেখযোগ্য যে 19 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 15খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভা স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত সমাৱেশ হোৱাৰ লগে লগেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক 2025 বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰে। বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে বিধেয়কখন ধ্বনিভোটেৰে গ্ৰহণ কৰা হয়। ইয়াৰ আগেয়ে দিনৰ 11 বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছতেই অধ্যক্ষ ওম বিৰলাই সদ্যপ্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ, অৱসৰপ্ৰাপ্ত কৰ্ণেল সোণাৰাম চৌধাৰী, অধ্যাপক বিজয় কুমাৰ মালহোত্ৰা আৰু ৰবি নায়কলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পাছতেই লোকসভাই ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু কাবাডী দলটোক 2025ৰ বিশ্বকাপ জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ সদস্যসকলৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সংসদৰ কাম কাজত ব্যাঘাত জন্মোৱাটো উচিত কথা নহয়। ইয়াৰ পাছতো বিৰোধী সদস্যসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখে। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ দীনেশ শৰ্মাই আকাশবাণীৰ আগত কয় যে প্ৰতিজন সাংসদে নিজৰ সমষ্টিৰ সৈতে জড়িত বিষয়ৰ ওপৰত প্ৰশ্ন কৰিবলৈ সুযোগ পাব। তেওঁ কয় যে চৰকাৰে সকলো বিষয়ৰ ওপৰত আলোচনা হোৱাটো বিচাৰে। JDUৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ঝায়ে কয় যে বিৰোধী পক্ষই SIRৰ বিষয়টো লৈ পূৰ্বৰ দৰে সংসদৰ এই অধিৱেশনখনো বিঘ্নিত কৰিবলৈ চেষ্টা চলাইছে। তেওঁ কয় যে ৰাইজৰ সমস্যা বা বিষয়ক লৈ বিৰোধীৰ কিঞ্চিতমানো চিন্তা নাই। শিক্ষা ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে কয় যে সংসদ নাটক কৰাৰ মঞ্চ নহয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কোনো নিৰ্দিষ্ট দৃষ্টিভংগী আৰু লক্ষ্য নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কয় যে বিশ্বমঞ্চত ভাৰত কেৱল অৰ্থনৈতিক স্বাধীনতাৰ বাবেই নহয় অৰ্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। নতুন দিল্লীত ফুটৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট FDDIৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে 2024-25 বিত্তীয় বৰ্ষত 2,500 মিলিয়ন ডলাৰতকৈও অধিক মূল্য ৰপ্তানিৰে অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত জোতা উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনাই তেওঁ কয় যে পৰৱৰ্তী প্ৰজন্মৰ দক্ষ যুৱচামে বিকশিত ভাৰত 2047ৰ লক্ষ্য পূৰণ কৰিব। পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পৰ্যন্ত 2,72,00,000 হস্তশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্যমন্ত্ৰী শোভা কৰণ্ডলাজে আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত 23 লাখৰো অধিক হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু 7 লাখ হিতাধিকাৰীক 23 কোটি টকাৰো অধিক ডিজিটেল উদগনি প্ৰদান কৰা হৈছে। 2023 বৰ্ষত আৰম্ভ কৰা এই আঁচনিয়ে 5 বছৰৰ বাবে চাৰুকলা শিল্পী আৰু হস্তশিল্পীসকলক সহায় আগবঢ়ায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী জনজাতীয় গাঁও উন্নত অভিযান আঁচনিৰ অধীনত 17 কোটিতকৈও অধিক ধন অনুমোদন দিয়া হৈছে। লোকসভাত আজি পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিয়ে জনজাতীয় অঞ্চলত ব্যৱসায়িক আৱাস বিকশিত কৰি পৰ্যটনক প্ৰভাৱিত কৰাৰ লগতে জনজাতীয় লোকসকলৰ জীৱিকাৰ পথো মুকলি কৰিব। এই আঁচনিয়ে গাঁৱৰ উন্নয়নৰ বাবে 5 লাখ টকা, প্ৰতিটো পৰিয়ালৰ নতুন কোঠা নিৰ্মাণৰ বাবে 5 লাখ টকা আৰু প্ৰতিটো পৰিয়ালৰ বৰ্তমানৰ কোঠা পুনৰ নিৰ্মাণৰ বাবে 3 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত গ্লোবেল চাউথৰ অন্তৰ্গত দেশসমূহৰ জৈৱ সুৰক্ষা শক্তিশালী কৰাৰ বাবে জৈৱিক অস্ত্ৰ অভিৱৰ্তনৰ 50 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে এই সন্মিলনত কমেও 80খন দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, পণ্ডিত আৰু প্ৰতিনিধিসকলে জৈৱিক অস্ত্ৰ সম্পৰ্কীয় অভিৱৰ্তনৰ আধুনিকীকৰণ সন্দৰ্ভত মত প্ৰকাশ কৰিছে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মাজে সময়ে দেখা শংকা আৰু জীৱ বিজ্ঞানৰ উদ্ভাৱনসমূহৰ অপব্যৱহাৰৰ মাজত ভাৰসাম্য ৰখাৰ বাবে অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে সম্প্ৰতি জৈৱিক ক্ষেত্ৰত বিশ্বজুৰি সৃষ্টি হোৱা ভাবুকিৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰিকাঠামো ৰূপায়ণৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱৰ কথা উল্লেখ কৰে। বিগত বছৰৰ নৱেম্বৰৰ তুলনাত চলিত বছৰ নৱেম্বৰ মাহত দেশৰ জি এছ টি সংগ্ৰহ 1,70,000 টকা হৈছে। যোৱা বছৰ নৱেম্বৰ মাহত মুঠ জি এছ টি সংগ্ৰহ 1,69,000 টকা আছিল। ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহুসংখ্যক লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই কালি প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ সুমাত্ৰা, পশ্চিম সুমাত্ৰা, এছেহ আদি অঞ্চলত ক্ষয় ক্ষতি অধিক হৈছে আৰু অন্য 400ৰো অধিক লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী সংস্থাসমূহে ব্যাপক অভিযান অব্যাহত ৰাখিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সুমাত্ৰা দ্বীপত 100ৰো অধিক লোক বহিৰ্বিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ান্তোৱে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে যোৱা সপ্তাহত ইণ্ডোনেছিয়াত ছোনিয়াৰ নামৰ প্ৰচণ্ড ঘূৰ্ণীবতাহে এই বিপৰ্যয়ৰ সৃষ্টি কৰিছিল। বৰষুণ আৰু ধুমুহাৰ ফলত থাইলেণ্ড, মালয়েছিয়া, ফিলিপাইনছ আৰু শ্ৰীলংকাৰ লক্ষাধিক লোক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে সমগ্ৰ এছিয়াৰ 900ৰো অধিক লোকৰ মৃত্যু হৈছে। সামুদ্ৰিক ধুমুহা ডিটৱাহ বংগোপসাগৰৰ দক্ষিণ পশ্চিম আৰু তামিলনাডুৰ পুডুচেৰী উপকূলত গভীৰ নিম্নচাপৰ বাবে বিগত 6 ঘণ্টাত 3 কিলোমিটাৰ বেগেৰে উত্তৰ দিশলৈ গতি কৰিছে। চেন্নাইৰ পৰা প্ৰায় 50 কিলোমিটাৰ, পুডুচেৰীৰ পৰা 140 কিলোমিটাৰ দূৰত্বত, কুডালুৰৰ পৰা 160 কিলোমিটাৰ নিলগত আৰু নেল্লুৰৰ পৰা 170 কিলোমিটাৰ দূৰত্বৰে সামুদ্ৰিক ধুমুহা ডিটৱাহ গতি কৰিছে। উপকূলৰ বাবে নিম্নচাপৰ সৃষ্টি হোৱা ঠাইলৈ ন্যূনতম দূৰত্বৰ প্ৰায় 35 কিলোমিটাৰ। এই ধুমুহা ক্ৰমান্বয়ে উত্তৰ দিশলৈ সমান্তৰালভাৱে গতি কৰি আজি একেই ঘনত্ব বজাই ৰখাৰ সম্ভাৱনা আছে। চিলিৰ ছেণ্টিয়াগোত চলি থকা মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ 2025 প্ৰতিযোগিতাত ভাৰত আজি নিজৰ প্ৰথমখন খেলত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসাৰে খেলখন সন্ধিয়া 7:45 আৰম্ভ হ'ব। বিশ্বকাপ প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 24খন দেশে প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। সংসদৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিনটোত বিৰোধী পক্ষই প্ৰতিবাদ কৰি হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰাৰ হেতু লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কয় যে বিশ্বমঞ্চত ভাৰত কেৱল অৰ্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অৰ্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পৰ্যন্ত 2,72,00,000 হস্তশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে। জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত 17 কোটিতকৈ অধিক ধন অনুমোদন দিয়া হৈছে আৰু চিলিৰ ছেণ্টিয়াগোত চলি থকা মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ 2025 প্ৰতিযোগিতাত ভাৰত আজি নিজৰ প্ৰথমখন খেলত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত। নমস্কাৰ।